এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণ সন্দৰ্ভত কন্যাকুমাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্ৰতি দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ। চাহ শ্ৰমিকক কোনো অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্ৰে কমিটি গঠনৰ সিদ্ধান্ত। তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুখ্যমন্ত্ৰীৰ অনুৰোধ। আৰু এদিনীয়া ক্ৰিকেট শৃংখলা ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটে পৰাজিত কৰি দক্ষিণ আফ্ৰিকাৰ সমুখ।
নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 20 আৰু 21 ডিচেম্বৰত অসম ভ্ৰমণ সন্দৰ্ভত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাতো অংশ ল'ব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে 21 ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় 11,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ বাৰ্ষিক 12.7 মেট্ৰিক টন এমনিয়া ইউৰিয়া উৎপাদনৰ ক্ষমতা থাকিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ প্ৰস্তুতি সন্দৰ্ভত সকলো দিশ সামৰি অনুষ্ঠিত বৈঠকত কালি কইনাধৰাৰ অতিথিশালাত কেইবাগৰাকী ৰাজ্যিক মন্ত্ৰীৰ লগতে বিষয়াই অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী সফল কৰি তোলাৰ বাবে সকলো বিভাগকে তৎপৰতাৰে দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়া হয়। অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্ৰতি দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818 গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। নতুন ফৌজদাৰী আইনৰ অধীনত অসম আৰক্ষীয়ে অনুসন্ধানৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ পাৰদৰ্শিতা দেখুৱাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য যোনে নতুন পুলিচ আইনমতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে। আজি আমি যোৱা 5 বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে। গোচৰৰ সংখ্যা 1,21,000ৰ পৰা 50,000লৈ হ্ৰাস পাইছে। নিষ্পত্তি নোহোৱা গোচৰ 1,33,000ৰ পৰা 14,000 কমিছে। চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে। মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ গোচৰ 26,352টাৰ পৰা 5,555টালৈ হ্ৰাস পাইছে।
অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পূৰ্বে ঘোষণা কৰা 1 লাখ নিযুক্তিৰ ঠাইত বৰ্তমানলৈ 1,40,000 নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। অহা দুদিনৰ ভিতৰত পুনৰ 5,000 পদৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। মুখ্যমন্ত্ৰীয়ে কালি নিযুক্তি পত্ৰ প্ৰদান কৰাসকলৰ ভিতৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত 156 গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত 5,410 গৰাকী প্ৰাৰ্থীৰ লগতে 252 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী আছে। বাছনিপ্ৰাপ্ত প্ৰাৰ্থীসকলৰ 5,010 গৰাকীয়ে অসম আৰক্ষী, 411 গৰাকীয়ে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠন, 361 গৰাকীয়ে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা, 21 গৰাকীয়ে অগ্নি আৰু জৰুৰীকালীন সেৱা, 12 গৰাকীয়ে কাৰাগাৰ আৰু 3 গৰাকীয়ে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। চাহ জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষিত 3% পদত বাছনি লাভ কৰা 120 গৰাকী প্ৰাৰ্থীক অহা 8 ডিচেম্বৰত পৃথকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্ৰে এখন সমিতি গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চাহ শ্ৰমিকক ভূমি হস্তান্তৰ সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে প্ৰকাশ কৰে। এই বৈঠকতে প্ৰতিখন চাহ বাগিচাত এখনকৈ 4জনীয়া সমিতি গঠনৰ জৰিয়তে ভূমি জৰীপ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে চাহ শ্ৰমিকসকলৰ আবেদন পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব। জৰীপৰ পাছতহে পৰ্যায়ক্ৰমে ভূমিপত্তা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে বিধানসভাত চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে গৃহীত বিধেয়কখনত ৰাজ্যপালে অনুমোদন জনোৱাৰ পাছতে বাগিচাৰ ভূমিসমূহ প্ৰথমে চৰকাৰলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক কালি নিৰ্দেশ দিয়া হয়। বাগিচাসমূহত পৰ্যায়ক্ৰমে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ সুস্থিৰ কৰি তোলাৰ বাবে শীঘ্ৰে এগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অনুৰোধ জনাইছে। যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত চলি থকা অচলাৱস্থা সন্দৰ্ভত কালি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্যগৰাকী দীৰ্ঘদিন ধৰি আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত চলি আছে যদিও ছাত্ৰ ছাত্ৰীৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনাইছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উত্থাপিত অনিয়মৰ অভিযোগ সন্দৰ্ভত ইয়াৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ আগেয়ে তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় দুমাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ মঙলবাৰে সাংসদ অজিত কুমাৰ ভূঞাইও ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক আহান জনাইছিল। 1994 চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সম্প্ৰদায় আৰু শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পৰিপ্ৰেক্ষিতত বিষয়টো শীঘ্ৰেই নিষ্পত্তিৰ প্ৰয়োজন হৈছে বুলি তেওঁ উল্লেখ কৰিছিল। ডিব্ৰুগড়ৰ লৰা হাইস্কুল খেলপথাৰত কালিৰে পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সপ্তদশ মিচিং হস্ততাঁত বস্ত্ৰমেলা অনুষ্ঠিত হৈছে। মন্ত্ৰী প্ৰশান্ত ফুকনে বস্ত্ৰমেলাৰ দুৱাৰ মুকলি কৰে। শ্ৰীফুকনে নিজৰ ভাষণত কয় যে বহিৰাজ্যৰ পৰা অহা যন্ত্ৰচালিত শালৰ কাপোৰতকৈ স্থানীয় হস্ততাঁত বস্ত্ৰৰ গুৰুত্ব অধিক। মন্ত্ৰীগৰাকীয়ে স্থানীয় শিপিনীসকলক বহিৰাজ্যৰ এনে বস্ত্ৰৰ আমদানিয়ে যাতে বজাৰ দখল কৰিব নোৱাৰে তাৰ বাবে সচেতন হবলৈ আহান জনায়।
হেণ্ডলুমৰ যিটো পাৰদৰ্শিতা বা হেণ্ডলুমৰ যিটো প্ৰদৰ্শন, এই গোটেই কথাটো এটা অবৈজ্ঞানিক পদ্ধতিৰে আজি যুগ যুগ ধৰি চলি অহা এটা কথা। আমি ঘৰুৱাকে বয় নিজে ব্যৱহাৰ কৰা এটা ব্যৱস্থাৰে আমি আগবাঢ়ি গৈ আছিলোঁ এটা দশক দুটা তিনিটা দশকৰ আগত। কিন্তু লাহে 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 ইয়াৰ চাহিদা আৰু ইয়াৰ পৰিপূৰ্ণতাটো আৰু এই আৰম্ভ কৰাৰ লগে লগে ইয়াৰ চাহিদাটো বাহিৰৰ প্ৰদেশবিলাকৰতো ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি তেওঁলোকে ৰাখিবলৈ সক্ষম হ'ল।
এই অনুষ্ঠানত সোণোৱালগছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 7 ডিচেম্বৰলৈ চলিবলগীয়া এই মেলাত কমেও 50খন বিপণীয়ে অংশ লৈছে। খন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। কালিও পুৱাৰ ভাগত ফেৰী সেৱা বিঘ্নিত হৈছিল। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হয়। এই সন্দৰ্ভত সবিশেষ তথ্যৰ সৈতে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস।
ঘন কুঁৱলীৰ বাবে আজি পুৱাৰে পৰা গুৱাহাটী উত্তৰ গুৱাহাটীৰ 3টা ঘাটৰে ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্ৰীৰ প্ৰতি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু যিসমূহ নদী যাত্ৰী আছে, যিসমূহ ফেৰীৰে পুৱা অহা যোৱা কৰে, বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী বা ব্যৱসায় বাণিজ্য কৰা লোকসকলৰ কিন্তু যথেষ্ট অসুবিধা দেখা গৈছে। যেতিয়ালৈ বতৰ ফৰকাল নহয় তেতিয়ালৈ এই 3টা ঘাটৰ, বিশেষকৈ উত্তৰ গুৱাহাটী মাজগাঁও, মধ্যমণ্ড আৰু ৰজাদুৱাৰ ফেৰী ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব। সেই সময়খিনিত যাত্ৰীসকল যথেষ্ট হাহাকাৰ হয়। বিশেষকৈ ঠাণ্ডা কালি, বিশেষকৈ ঘন কুঁৱলীৰ কাৰণে ব্ৰহ্মপুত্ৰত যিহেতু এইবেলি ডিচেম্বৰ ভাগৰ প্ৰথম ভাগতেই ঘন কুঁৱলী দেখা গৈছে আৰু আজিও সেই সমান্তৰালভাৱে ঘন কুঁৱলীৰ বাবে পুৱাৰে পৰা যিসমূহ ফেৰী আছে এই ফেৰী সেৱা বন্ধ কৰি দিছে। যেতিয়ালৈ ঘন কুঁৱলী আঁতৰি নাযায় তেতিয়ালৈ এই ফেৰী সেৱা বন্ধ থাকিব।
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূৰ্ণ ভৱনটোৰ গৌৰৱময় শতবৰ্ষ অনুষ্ঠানটো কালি উদযাপিত হয়। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, আলোচনা চক্ৰ, স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, নৱপ্ৰজন্মৰ প্ৰতিনিধিকে ধৰি বহুলোকে অংশগ্ৰহণ কৰে। নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত থকা 75টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্ৰশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক 15 দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী দিয়া হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰি দখলকাৰী পৰিয়ালসমূহক শীঘ্ৰে চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়ে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ কালি ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত দুৰ্বল বলিঙৰ বাবে ভাৰত পৰাজিত হ'বলগীয়া হয়। খেলখনত দক্ষিণ আফ্ৰিকাই টছত জিকি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাত ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 5টা উইকেট হেৰুৱাই 358 ৰাণৰ বিশাল স্কোৰ কৰে। ঋতুৰাজ গায়কোৱাড়ে সৰ্বাধিক 105 আৰু বিৰাট কোহলীয়ে 102 ৰাণ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 49 অভাৰ আৰু 2টা বলত 6টা উইকেটৰ বিনিময়ত 362 ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে। 98টা বলত সৰ্বাধিক 110 ৰাণ কৰা এইডেন মাৰ্ক্ৰামক প্লেয়াৰ অব দ্য মেটচ ঘোষণা কৰা হয়। কালিৰ এই জয়েৰে দক্ষিণ আফ্ৰিকাই তিনিখনীয়া এদিনীয়া শৃংখলাত সমতা স্থাপন কৰিছে। শৃংখলাৰ তৃতীয়খন খেল পৰহিলৈ অনুষ্ঠিত হ'ব। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 গোৱালপাৰা জিলাক অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ গোৱালপাৰা সংবাদদাতা ৰছিদুল হুছেইনে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ষান্মাসিকৰ পৰীক্ষা বিশৃংখলতাৰে অনুষ্ঠিত কৰাত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনলৈ অশনিসংকে নামি অহাৰ এটা উদ্বেগজনক বাতৰি অসমীয়া প্ৰদিন কাকতে আজি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বাতৰিটোৰ চূড়ান্ত বেমেজেলেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষান্মাসিক পৰীক্ষা বিভাগত হাজাৰ হাজাৰ শিক্ষাৰ্থী শিৰোনাম দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ 5,818 বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি নিযুক্তিক লৈ নতুন ঘোষণা কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে অসমৰ চাকৰি প্ৰত্যাশীলৈ আন এক সুখবৰ মুখ্যমন্ত্ৰীৰ 26ত বিজেপি চৰকাৰ হলে পুনৰ 2,00,000 নিযুক্তি আৰু দ্য চেণ্টিনেল কাকতে উই আৰ অন এ মিছন টু এণ্ড কৰাপশ্যন ছেইজ চিএম 5,818 কেণ্ডিডেটছ ৰিচিভ এপইণ্টমেণ্ট লেটাৰ্ছ ইন হোম ডিপাৰ্টমেণ্ট শিৰোনাম দিছে। জলজীৱন মিছনত কোটি কোটিৰ অনিয়ম শিৰোনামেৰে দৈনিক অসম কাকতে এটা বাতৰি আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত আৰু দৈনিক জনমভূমি কাকতে বিশ্বৰ প্ৰতিবন্ধী দিৱসৰ দিনটোত কেইবাশ বিশেষভাৱে সক্ষম ব্যক্তিয়ে দিব্যাংগ পেঞ্চনৰ পুনৰ প্ৰৱৰ্তনকে ধৰি কেইবাটাও দাবীৰে দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিটোৰ প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে 108 জৰুৰীকালীন এম্বুলেন্স সেৱা পৰিচালনা কৰা জি ভি কে কৰ্তৃপক্ষই প্ৰতিবাদকাৰী 108ৰ কৰ্মচাৰীসকলক সমূহীয়া ছাটাই কৰা বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা এদিনীয়া ক্ৰিকেট শৃংখলাৰ ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰত পৰাজিত হলেও বিৰাট কোহলীৰ ধাৰাবাহিক শতকক লৈ প্ৰশংসাসূচক বাতৰি এটা আমাৰ অসমৰ উপৰি দি আছাম ট্ৰিবিউন কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে জয় বা পৰাজয় ভৰসা সেই ভিণ্টেজ কোহলীয়েই আৰু দি আছাম ট্ৰিবিউন কাকতে কোহলী ষ্ট্ৰাইকছ ছেকেণ্ড ছাকচেছিভ ODI টন শিৰোনাম দিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিব। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণ সন্দৰ্ভত কইনাধৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্ৰতি দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰকাশ। চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্ৰে সমিতি গঠনৰ সিদ্ধান্ত। তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰপ্ৰাপ্ত উপাচাৰ্য নিযুক্তি দিবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুখ্যমন্ত্ৰীৰ অনুৰোধ। আৰু এদিনীয়া ক্ৰিকেট শৃংখলাৰ ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰতক 4 উইকেটত পৰাজিত কৰি দক্ষিণ আফ্ৰিকাৰ সমতা স্থাপন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।